এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2205 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ বান খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা, অসমত শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, লখিমপুৰত 40 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা 17 ফুট উচ্চতাৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আজি মুখ্যমন্ত্ৰীৰ উন্মোচনৰ কাৰ্যসূচী, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি মাজুলীৰ 67খন ৰাস সমিতিক 50,000 টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ 2068খন ৰাস সমিতিক 25,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। অসম মন্ত্ৰীসভাই ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2205 কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্প প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ 13খন জিলা সামৰি 66 কিলোমিটাৰ দৈৰ্ঘৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম কাজ কৰাৰ লগতে 33 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ, 17 কিলোমিটাৰ দৈৰ্ঘৰ এলেকাত প্ৰচলিউচনৰ কাম কৰা হ'ব। তদুপৰি বান আৰু খহনীয়াত ব্ৰহ্মপুত্ৰত জাহ যোৱা ভূমি পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে এই আঁচনিৰ অধীনত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অসমত বানপানীৰ পৰা প্ৰতিৰোধৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2205 কোটি টকাৰ বিভিন্ন প্ৰকল্প হাতত লোৱাৰ যিটো প্ৰস্তাৱ আছিল তাক অনুমোদন জনাই 2205 কোটি টকাৰে আমি অসমত 76 কিলোমিটাৰ আমি বানপানীৰ ইৰোচন কণ্ট্ৰলৰ বাবে আমি কাম কৰিম। এণ্টি ইৰোচন হ'ব 76 কিলোমিটাৰ, 33 কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ'ব আৰু 17.72 কিলোমিটাৰ প্ৰ চিল্টেশ্যনৰ কাম কৰা হ'ব। এই প্ৰকল্পটোৰ অধীনত এটা নতুন ব্যৱস্থা কৰা হ'ব যে আমি লেণ্ড ৰিক্লেমেশ্যন কৰিব পাৰোঁ নেকি।
কালি অনুষ্ঠিত বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ মাজতে অহা 5 নৱেম্বৰত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি বিশেষভাৱে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে BTC মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনায়। এই মৰ্যাদা BTAD এলেকাৰ অধীনৰ জিলাসমূহতহে প্ৰযোজ্য হ'ব। মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত 50 বিঘালৈকে মাটিৰ ম্যাদীবত্তা প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত বৈঠকত অসম আৰক্ষী সংশোধনী বিধেয়ক 2025ত অনুমোদন জনোৱা হয়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতাসমূহ পুনৰ গঠন কৰা হ'ব। মন্ত্ৰীসভাই অসম গাঁওৰক্ষী বাহিনী নিয়মাৱলী 1986ৰ সংশোধনীটো অনুমোদন জনায়। এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ ঊৰ্ধসীমা পূৰ্বৰ 50 বছৰৰ পৰা 40 বছৰলৈ হ্ৰাস পাব। যোৰহাট জিলাত নিৰ্মাণ হৈ থকা লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে 249.78 কোটি টকাৰ সংশোধনী প্ৰকল্প ব্যয়টো কালি মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰে অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। দৰমহা আয়োগ গঠন সন্দৰ্ভত কৰ্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে 15 দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবক জমা দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। আয়োগৰ নিৰ্দিষ্ট প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে শীঘ্ৰে দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ভিত্তিত দৰমহা, পাৰিতোষিক আৰু অৱসৰকালীন সা সুবিধাসমূহ বৃদ্ধি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত দৰমহা আয়োগ গঠন কৰি কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমহাৰত দৰমহা আৰু সা সুবিধা দিয়াৰ বাবে পৰিকল্পনা লোৱা হৈছে, যাতে ৰাজ্যিক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনাৰ পৰাই এই সা সুবিধাসমূহ পাব পাৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছে। ইয়াৰ আগেয়ে আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। মুখ্যমন্ত্রী কালি আনুষ্ঠানিকভাবে এই যোজনার অধীনত রাজ্যিক কর্মচারীসকলৰ বাবে স্বাস্থ্য পত্র প্রদান করে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ৰাজ্যৰ কেতবোৰ অনুমোদিত চিকিৎসালয়ৰ উপৰি দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। কাইলৈ মুক্তি পাবলগীয়া জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টি ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকী প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে অসমত কোনো ছবিৰ বাবে মনোৰঞ্জন কৰ লোৱা নহয় যদিও কেন্দ্ৰীয় চৰকাৰে ছবিৰ টিকটৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। 100 টকাতকৈ অধিক মূল্যৰ টিকটত 18% আৰু 100 টকাতকৈ কম মূল্যৰ টিকটত 5% জি এছ টি সংগ্ৰহ কৰা হয়। এমাহৰ পাছত সংগ্ৰহ কৰা মুঠ জি এছ টিৰ 50% ৰাজ্য চৰকাৰক উভতাই দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেম্পশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰো, ভাৰত চৰকাৰে কালেক্ট কৰে। গতিকে যিখিনি জি এছ টি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জি এছ টিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম।
দুদিনীয়া ভ্ৰমণসূচীৰে লক্ষীমপুৰত উপস্থিত হবলগীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি উত্তৰ লক্ষীমপুৰৰ খেলমাটিত 40 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা 17 ফুট উচ্চতাৰ ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তদুপৰি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱ মন্দিৰৰ পৰা নৰ্থ লক্ষীমপুৰ কলেজ চাৰিআলিলৈ 2,87,00,000 টকাৰে নিৰ্মাণ কৰা পথছোৱাও তেওঁ উদ্বোধন কৰিব। কাইলৈ তেওঁ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে 30খন আসনযুক্ত লক্ষীমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ 27,573গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ডঃ শৰ্মাই কাইলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। বাক্সা জিলা প্ৰশাসনে আজি চতুৰ্থবাৰৰ বাবে জিলা দিৱস উদযাপন কৰিছে। 2003 চনৰ আজিৰ দিনটোতে বিটিচি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল। জিলা দিৱস উপলক্ষে আজি চাইকেল সমদলৰ উপৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই দিৱস উদযাপন সন্দৰ্ভত এয়া আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বাক্সা জিলাৰ আজি চতুৰ্থ সংখ্যক জিলা দিৱস। এই জিলা দিৱস উপলক্ষে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰে পৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস পালন কৰা পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ চতুৰ্থ সংখ্যক জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা 7 বজাত বাথৌপৰিস্থিত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা জিলাৰ সদৰ মুছলপুৰ চহৰলৈ এক চাইকেল সমদল উলিওৱা হয়। পিছত চাইকেল সমদলটি মুছলপুৰ চহৰৰ পৰা পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদলৈ উভতি যায়। ইয়াৰ পিছতে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে আজি জিলা দিৱস উপলক্ষে দিনৰ 11:30 বজাৰ পৰা বাক্সা জিলাৰ জিলা আয়ুক্ত গৌতম দাসৰ সঞ্চালনত এখন ভাৱ বিনিময় অধিৱেশন অনুষ্ঠিত হ'ব। সভাত জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে অংশগ্ৰহণ কৰি বাক্সা জিলাৰ প্ৰগতিৰ ওপৰত মন্তব্য প্ৰদান কৰিব। উল্লেখ্য যে বিদেশী চুক্তি অনুসৰি 2003 চনৰ আজিৰ দিনটোতেই নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সাঙুৰি বাক্সা জিলাখন গঠন হৈছিল।
চিৰাং জিলা প্ৰশাসনেও আজি জিলা দিৱস উদযাপন কৰিছে। এই উপলক্ষে প্ৰভাত ফেৰীৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পাছত হাফ মাৰাথন অনুষ্ঠিত হয়। দিনৰ 10 বজাত স্মৃতি তৰ্পণ আৰু 11 বজাত মাদক দ্ৰব্য বিৰোধী সমদল উলিওৱা হ'ব। আবেলি জিলা দিৱসৰ মূল কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ ল'ব। ৰাজ্যত 2008 চনৰ 30 অক্টোবৰত সংঘটিত অগ্ৰপন্থী ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি 17 বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে খুনীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত মৃত্যু হোৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আজি বন্তি প্ৰজ্বলন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহতসকললৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ভাৰত আজি মহিলাৰ ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত নবী মুম্বাইৰ ডঃ DY পাটিল স্পৰ্টছ একাডেমী খেলপথাৰত আৰম্ভ হ'ব। আকাশবাণীয়ে বিয়লি 2:30 বজাৰ পৰা হিন্দী আৰু ইংৰাজীত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। ইপিনে দক্ষিণ আফ্ৰিকা প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কালি দক্ষিণ আফ্ৰিকা ইংলেণ্ডক 125 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
শোকাকুল পৰিৱেশত শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম কালি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাস মহোৎসৱ উদযাপন সমিতিসমূহক এককালীন সাহায্য দিয়া হ'ব বুলি অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2030 চনৰ ভিতৰত বিশ্বৰ প্ৰতি 5 জন নাবিকৰ 1 জন ভাৰতীয় হ'ব। মুম্বাইত ভাৰত সামুদ্ৰিক নেতৃত্ব সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰাৰ বাতৰি এটা দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ GST কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, অসমীয়া খবৰ আদি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত দোষী সাব্যস্ত 8 জন ৰাজপত্ৰিত বিষয়াক উচ্চ ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। মোদীক চীনত হত্যাৰ CIA ব্লু প্ৰিণ্ট ফাদিল, এই শিৰোনামেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা বুলি RSSৰ মুখপত্ৰ অৰ্গেনাইজাৰৰ বিস্ফোৰক প্ৰতিবেদনৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰৰ সৈতে শান্তি চুক্তি অব্যাহত থকাৰ সময়তে NSCNৰ মুৰববী থুইংগালেং মুইভাই নগাসকলৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবী দোহাৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। গুৱাহাটীৰ নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰীঘাটলৈ 1.2 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা সুৰক্ষিত, উন্নত কৰি নিৰ্মাণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী ৰূপত গঢ়ি তোলা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে ফাঁচী বজাৰৰ গেট ৱে অব গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নতুনকৈ সংযোজিত হ'বলগীয়া এই প্ৰকল্প দুটা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱেম্বৰত ৰাইজলৈ উৎসৰ্গা কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ প্ৰপত্ৰ পূৰণৰ বাবে 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ অনলাইন পৰ্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই সেই বিদ্যালয়সমূহক নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহান জনাইছে। 1ৰ পৰা 6 নৱেম্বৰলৈ অনলাইন পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰা পৰীক্ষাৰ্থীসকলক দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বুলি গণ্য কৰা হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত ডাৱৰীয়া হৈ থকাৰ উপৰি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2205 কোটি টকাৰ ব্যয় সাপেক্ষে ৰাজ্যৰ বান খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা। অসমত শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লখিমপুৰত 40 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা 17 ফুট উচ্চতাৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আজি মুখ্যমন্ত্ৰীৰ উন্মোচনৰ কাৰ্যসূচী। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।